এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে বিমানেৰে অৱতৰণ কৰিবলগীয়া মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ুসেনাৰ যুঁজাৰু বিমানৰ অনুশীলন, উচ্ছেদ অভিযানত ৰাজ্যৰ 1,25,000ৰো অধিক বিঘা ভূমি দখলমুক্ত, ভোটদাতাৰ তালিকা সম্পৰ্কীয় ওজৰ আপত্তি 15 দিনৰ ভিতৰত জিলা দণ্ডাধীশক আবেদনযোগে অৱগত কৰিবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ আহান, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1,879গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি প্ৰদান, আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ চিৰ এখন খেলত ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক পিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে অহা শনিবাৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমে চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। মৰাণত শ্ৰীমোদীয়ে জৰুৰীকালীন অৱস্থাত উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। অনুষ্ঠানৰ অংশ হিচাপে কেইবাখনো যুঁজাৰু বিমানেও ঘাইপথত অৱতৰণ কৰাৰ কথা। একাংশ বিমানে আকাশত উৰণ কৌশলো প্ৰদৰ্শন কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। মুকলিৰ পাছত প্ৰথম 15 দিন দলংখন যান বাহন চলাচলৰ বাবে বন্ধ থাকিব। এই সময়ছোৱাত জনসাধাৰণে দলংখনেৰে খোজকাঢ়ি অহা যোৱা কৰিব পাৰিব। দলংখনেৰে পহিলা মাৰ্চৰ পৰা বাহন চলাচল কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে।
এই ব্ৰিজখনত ট্ৰাক আৰু বাছ আহিলে টোল দিব লাগিব, টোলটো অলপ ডাঙৰ হ'ব। আমি ট্ৰাক আৰু বাছ অহাটো বিচৰা নাই, কাৰণ নহ'লে গোটেই ফেঞ্চি বজাৰখন চক কৰি দিব। সেইকাৰণে কিন্তু গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল চাইকেল ক'তো টোল নালাগে, ইট ইজ এ ফ্ৰী।
শ্ৰীমোদীয়ে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰাৰ পাছত গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। শ্ৰীমোদীয়ে লগতে আমিনগাঁৱত হাইপাৰ স্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে অহা শনিবাৰে বিমানেৰে অৱতৰণ কৰিবলগীয়া মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ুসেনাৰ যুঁজাৰু বিমানৰ অনুশীলন অব্যাহত আছে। মৰাণৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত শ্ৰীমোদীৰ উপস্থিতিত অহা 14 ফেব্ৰুৱাৰীত ৰাফেল, সুখয়, হাৰকিউলিছৰ দৰে কেইবাখনো যুঁজাৰু বিমানে আকাশত উৰণ কৌশল প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আৰক্ষী আৰু সেনাবাহিনীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। ৰাজ্যৰ বিভিন্ন বনাঞ্চলত উচ্ছেদ চলাই 1,25,326 বিঘা মাটি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মত প্ৰকাশ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি তেওঁ উচ্ছেদ সম্পৰ্কত বিস্তৃত তথ্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয় যে এতিয়াৰে পৰা বনাঞ্চলত উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। উল্লেখযোগ্য যে বনাঞ্চলত উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অধিকাৰ আছে বুলি উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ কথা তেওঁ সংবাদমেলত অৱগত কৰে। বনভূমিত চলোৱা উচ্ছেদ সম্পৰ্কে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ভিত্তিত 300গৰাকী আবেদনকাৰীৰ ভূমিত সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক উচ্ছেদ নচলাবলৈ নিৰ্দেশ দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নগাঁও আৰু গোলাঘাট জিলাত বনভূমিৰ ভালেমান এলেকাত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান বন্ধ ৰখা বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
ফৰেষ্টৰ যিটো মাটি বৰ্তমানলৈকে আমি যি এভিকশ্যন কৰিছো সেইটো হল 1,25,326 বিঘা। যেতিয়া আমি এভিকশ্যন কৰিলো তাৰ পিছত কিছু সংখ্যক এনক্ৰচাৰে কওঁ বা ব্যক্তিয়ে কওঁ, তেওঁলোকে উচ্চতম ন্যায়ালয়ত এটা আবেদন কৰে যে অসম চৰকাৰৰ উচ্ছেদ কৰাৰ অধিকাৰ নাই, আৰু অনাৰেবল সুপ্ৰিম কোৰ্টে কিছু পিটিশনাৰ ওপৰত ৰাফলি এৰাউণ্ড 300 পিটিশনাৰক উচ্ছেদ নকৰিবলৈ আমাক নিৰ্দেশ দিয়ে। সুপ্ৰিম কোৰ্টৰ সন্মানীয় যি খণ্ডপীঠ আছে য'ত দুজনকৈ আমাৰ জাজ থাকে, এই জাজৰ ভিতৰত আলোক আৰাধে যিজন সন্মানীয় ন্যায়াধীশ, তেওঁ যোৱাকালি খুব এটা ইম্পৰ্টেণ্ট জাজমেণ্ট অসমৰ কাৰণে দিয়ে।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলা ক্ৰীড়া ষ্টেডিয়াম চৌহদত আয়োজিত এখন সভাত অংশ লৈ বজালী, বৰপেটা আৰু নলবাৰী জিলাৰ সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। এই অনুষ্ঠানত বজালী জিলাৰ 1,206গৰাকী, বৰপেটাৰ 2,362গৰাকী আৰু নলবাৰীৰ 2,220গৰাকীকে ধৰি মুঠ 5,788গৰাকী সম্ভাৱ্য উদ্যোগীয়ে ধন লাভ কৰে। সাধাৰণ শাখাৰ প্ৰতিগৰাকীলৈ 2 লাখ টকাকৈ আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 5 লাখ টকাকৈ সাহায্য আগবঢ়োৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ যুৱক যুৱতীসকলৰ মাজত উদ্যমশীলতাৰ মনোভাৱ বৃদ্ধি কৰি তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে নলবাৰীৰ উন্নয়নৰ লক্ষ্যৰে কেইবাটাও প্ৰকল্প জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে। তেওঁ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, অভিৱৰ্তন কেন্দ্ৰ, জিলা ষ্টেডিয়াম আৰু অসম এথলেটিকছ সন্থাৰ উদ্যোগত ৰাজ্যখনত স্থাপন কৰা প্ৰথমখন এথলেটিক একাডেমী মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ভোটদাতাসকলে নিৰ্বাচনী পঞ্জীয়ন বিষয়ৰ কোনো সিদ্ধান্ত মনোভূত নহলে 15 দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আবেদন জনাব পাৰিব। ইয়াৰ পাছতো সন্তুষ্ট নহলে 30 দিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দ্বিতীয় আবেদন দাখিল কৰিব পৰা যাব বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্ত অনুৰাগ গোৱেলে আজি গুৱাহাটীত এখন সংবাদমেলত সদৰি কৰে।
against the decision of the year tetia 15 din bhitar mane 10 tarikh aji rol ulale jo kali 25 tarikh bhitar to loke dc of the district jo te form apply korise eta appeal dakhil koribo lagibo ki mor ekete document mo er form apply korisilu mor mote more kagoj mote mor naam to yar bodli hobo lage ba antarbhukto hobo lage kintu yaro bhul decision dile dc e teor dm je ase district or teo tar appeal to huni palai upojukto decision to dibo যদি ডিচি ডিচিজন ওপৰত মানুহ চেটিছফাই নহয় তেতিয়া ডিচি ডিচিজন 30 দিনৰ ভিতৰত চিঅ তাতো আপিল কৰিব পাৰে। দেট ইজ ওৱান ৱে অফ এপ্লাইং।
ৰাজ্যত কালি প্ৰকাশ পোৱা বিশেষ সংশোধিত চূড়ান্ত ভোটাৰ তালিকা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে মাৰ্চৰ প্ৰথম সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব পাৰে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই বছৰৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ প্ৰকাশিত বিশেষ সংশোধিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 2,49,98,139। ৰাজ্যত ভোটদাতাৰ সংখ্যা খচৰা ভোটাৰ তালিকাতকৈ 2,43,485 হ্ৰাস পাইছে। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ 1,24,82,213 পুৰুষ ভোটদাতা আছে। ৰাজ্যখনত মহিলা ভোটদাতাৰ সংখ্যা হৈছে 1,24,75,583। ইয়াৰ উপৰি ৰাজ্যখনত 343 তৃতীয় লিংগৰ ভোটদাতা আছে। কালি ৰাজ্যখনৰ সকলো জিলা আয়ুক্তই সংশ্লিষ্ট জিলাসমূহৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। এই অনুসৰি দৰং জিলাৰ দৰগাঁও বিধানসভা সমষ্টিত 3,15,284 ভোটদাতাৰে সৰ্বাধিক ভোটদাতা থকা সমষ্টি হিচাপে পৰিগণিত হৈছে। একেদৰে 1,97,গৰাকী ভোটদাতাৰে 112 নম্বৰ আমৰি বিধানসভা সমষ্টি সৰ্বনিম্ন ভোটদাতা থকা সমষ্টি হিচাপে বিবেচিত হৈছে। মানকাছৰ সমষ্টিত সৰ্বাধিক 402 আৰু 2 নম্বৰ দতমা বিধানসভা সমষ্টিত সৰ্বনিম্ন 146টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1,879 প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে। নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে 1,58,373 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু অনাগত দিনসমূহতো এই কাৰ্য অব্যাহত ৰাখিবলৈ চৰকাৰ সংকল্পবদ্ধ বুলি প্ৰকাশ কৰে। আজি নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত সৰ্বাধিক 642, কৃষি উন্নয়ন বিষয়া পদত 193, জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত 142 আৰু হস্ততাঁত বস্ত্ৰশিল্প তথা ৰেচম বিভাগত ৰেচম প্ৰদৰ্শক হিচাপে 125 প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। খানাপাৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰ বিতৰণ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষক বদলীকৰণৰ উদ্দেশ্যে আজি এটা পৰ্টেল মুকলি কৰে। এখন সংবাদমেলযোগে শিক্ষামন্ত্ৰী শ্ৰীপেগুৱে এই সম্পৰ্কে জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত আন ৰাজ্যৰ তুলনাত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ সংখ্যা অধিক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন সময়ত বদলীকৰণ বিচাৰে। 2017 চনৰ পৰা ৰাজ্যত আন্তঃজিলা বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বিষয়েও তেওঁ সংবাদমেলত উল্লেখ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বদলীকৰণ আইনৰ ইতিমধ্যে সংশোধন কৰা হৈছে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বহিৰ্জিলাত কৰ্মৰত শিক্ষাৰ্থীসকলে শিক্ষয়িত্ৰীসকলে ন্যূনতম 5 বছৰ আৰু শিক্ষকসকলে 7 বছৰ সেৱা আগবঢ়োৱাৰ পাছত বদলীৰ বাবে আবেদন কৰিব পাৰিব। দিব্যাংগ শিক্ষকৰ ক্ষেত্ৰত এই সময় 2 বছৰ ধাৰ্য কৰা হৈছে। স্বচ্ছ আৰু প্ৰযুক্তিচালিত বদলীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে 2022ৰ পৰা 2026 চনৰ ভিতৰত ৰাজ্যজুৰি 42,813 শিক্ষকৰ বদলী সম্পন্ন কৰা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষকৰ বদলীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডঃ পেগুৱে সাংবাদিকৰ আগত এইদৰে কয়।
যিসকলে এবাৰ পাৰস্পৰিক বদলীকৰণ প্ৰাপ্তি মানে পালে, মিউচুৱেল ট্ৰেন্সফাৰ যিসকলে এবাৰ পালে, তেওঁলোকে পৰৱৰ্তী 2টা বছৰলৈ আৰু আবেদন কৰিব নোৱাৰে। আমি বিদ্যালয় শিক্ষা বিভাগত ফিজিক্যাল ফাইলত টিচাৰ ট্ৰেন্সফাৰৰ আবেদনৰ প্ৰক্ৰিয়াটো বন্ধ কৰি সম্পূৰ্ণৰূপে এটা ডিজিটেল ব্যৱস্থা আমি গঢ়ি তুলিছিলো, যিটো TTMS বুলি কওঁ। এই টিচাৰ ট্ৰেন্সফাৰৰ যিটো অনলাইন প্লেটফৰ্ম, এই প্লেটফৰ্মৰ জৰিয়তে অতি সফলতাৰে আমি 42,000 শিক্ষকৰ বদলিকৰণ ইতিমধ্যে কৰিবৰ কাৰণে সক্ষম হৈছো।
চলিত মাহৰ ভিতৰতে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 4,500 পদত শিক্ষক নিযুক্তি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। BTCৰ পদ প্ৰাদেশিকৰণ আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগ কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো এলেকাৰ এটা অবৈধ কয়লা খনিত হোৱা বিস্ফোৰণত কেইবাজনো শ্ৰমিক নিহত হোৱা ঘটনা সংক্ৰান্তত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। আয়োগে মেঘালয়ৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টো সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। প্ৰাপ্ত বাতৰি মতে এই ঘটনাৰ ফলত আন কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছে। আয়োগে কৈছে যে যদিহে এই বাতৰি সত্য, তেন্তে ভুক্তভোগীসকলৰ মানৱ অধিকাৰ উলংঘাৰ বিষয়টো স্পষ্ট হৈছে। মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে দাখিল কৰিবলগীয়া প্ৰতিবেদনত উদ্ধাৰ অভিযানৰ শেহতীয়া স্থিতি, শোকসন্তপ্ত পৰিয়ালসমূহলৈ আগবঢ়োৱা ক্ষতিপূৰণ, আৰক্ষীৰ তদন্ত আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে কৰ্তৃপক্ষসমূহে লোৱা পদক্ষেপ আদি বিষয়সমূহ আমৰি লোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে 2026-27 বিত্তীয় বৰ্ষৰ বাজেটখন ঐতিহাসিক আৰু ভৱিষ্যমুখী বুলি আখ্যা দিছে। তেওঁ আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে এইবাৰৰ বাজেটত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিকাশৰ চালিকা শক্তিৰূপে গঢ়ি তোলাৰ বাবে অভিলেখ পৰিমাণৰ ধন আবণ্টন দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় বাজেট অনুসৰি অসমে কৰ হস্তান্তৰকৰণৰ অংশ হিচাপে 49,725 কোটি টকা লাভ কৰিব আৰু বাজেটত আত্মসমৰ্পণ কৰা আলফা সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে 500 কোটি টকাসহ বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে বিশেষ পেকেজৰ অধীনত 5,000 কোটি টকা আবণ্টন দিয়া হৈছে বুলিও শ্ৰীচৌহানে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দি অহা অগ্ৰাধিকাৰ অনুসৰি উচ্চ প্ৰযুক্তিগত প্ৰয়োগৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত বিৰল খনিজ পদাৰ্থৰ বাবে অসমত এটা সুকীয়া কৰিডৰ বিকশাই তোলা হ'ব। কেইবাটাও শ্ৰম সংগঠনৰ উমৈহতীয়া মঞ্চই কাইলৈ পুৱা 6 বজাৰ পৰা আহ্বান দিয়া সাধাৰণ ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত কাইলৈ 12 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া লোকসংগীতৰ অডিশ্যন অথবা কণ্ঠ পৰীক্ষা স্থগিত ৰখা হৈছে। এই পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ পাছত ঘোষণা কৰা হ'ব বুলি সংগীত বিভাগে জানিবলৈ দিছে। অসম বিধানসভাৰ উদ্যোগত তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ শুক্লাইত আজি উত্তৰ পূবৰ সংসদীয় প্ৰতিনিধিসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সংসদীয় জ্ঞান আৰু প্ৰশিক্ষণ সন্দৰ্ভত বৈঠকত আলোকপাত কৰে। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই আয়াৰলেণ্ডক 67 ৰাণত পৰাস্ত কৰে। খেলখনত অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 16 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 115 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন ৰোমাঞ্চকৰ খেলত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক 2 অভাৰৰ সহায়ত পৰাভূত কৰে। খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 187 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত 188 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আফগানিস্তানেও 19 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 187 ৰাণ কৰে। খেলখন অমীমাংসিত হৈ ৰোৱাত 2 অভাৰৰ সহায় ল'বলগীয়া হয়। প্ৰথমটো 2 অভাৰত আফগানিস্তানে 17 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ ট্ৰিষ্টান ষ্টাফছে অন্তিমটো বলত 6 কোবাই সমান সংখ্যক ৰাণ সংগ্ৰহ কৰে। দ্বিতীয়টো 2 অভাৰত দক্ষিণ আফ্ৰিকাই 23 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আফগানিস্তানে 19 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ইপিনে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত কিছু সময় পাছত হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ৱেষ্ট ইণ্ডিজ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে বিমানেৰে অৱতৰণ কৰিবলগীয়া মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ুসেনাৰ যুঁজাৰু বিমানৰ অনুশীলন, উচিত অভিযানত ৰাজ্যৰ 1,25,000ৰো অধিক বিঘা ভূমি দখলমুক্ত, ভোটদাতাৰ তালিকা সম্পৰ্কীয় ওজৰ আপত্তি 15 দিনৰ ভিতৰত জিলা দণ্ডাধীশক আবেদনযোগে অৱগত কৰিবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ আহ্বান, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে বাছনি লাভ কৰা 1,879 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ চিৰ এখন খেলত ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ।